والذين آتيناهم الكتاب يفرحون بما أنزل إليك ومن الأحزاب من ينكر بعضه قل إنما أمرت أن أعبد الله ولا أشرك به إليه أدعو وإليه مآب
আৰু আমি যিসকলক কিতাপ প্ৰদান কৰিছো তেওঁলোকে তোমাৰ প্ৰতি যি অৱতীৰ্ণ হৈছে তাক লৈ আনন্দ প্ৰকাশ কৰে কিন্তু কিছুমান দলে ইয়াৰ কিছু অংশক অস্বীকাৰ কৰে কোৱা মোক আদেশ কৰা হৈছে মই যাতে কেৱল আল্লাহৰে ইবাদত কৰোঁ আৰু তেওঁৰ লগত যাতে আন কাকো অংশীদাৰ স্থাপন নকৰোঁ মই তেওঁৰ পিনেই আহ্বান কৰোঁ আৰু তেওঁৰ ওচৰতেই মোৰ প্ৰত্যাৱৰ্তন